যিচয়া পঞ্চাশ অধ্যায়। জিহুৱাই এই কথা কৈছে, মই যি পত্ৰৰ দ্বাৰাই তোমালোকৰ মাতৃক ত্যাগ কৰিলোঁ, তোমালোকৰ মাতৃৰ সেই ত্যাগপত্ৰ ক'ত, আৰু মোৰ মহাজনসকলৰ কোনজনলৈ তোমালোকক বেচিলোঁ? চোৱা, তোমালোকৰ অপৰাধৰ বাবেহে তোমালোকক বেচা হ'ল, আৰু তোমালোকৰ বিদ্ৰোহৰ কাৰণেহে তোমালোকৰ মাতৃক পঠিয়াই দিয়া হ'ল। তাত কোনো এজন নাছিল, তথাপি মই কিয় আহিছিলোঁ? কোনো এজনে উত্তৰ দিয়া নাছিল, তথাপি মই কিয় মাতিছিলোঁ? তোমালোকক মুক্ত কৰিবলৈ মোৰ হাত ইমান চুটিনে? তোমালোকক উদ্ধাৰ কৰিবলৈ মোৰ কোনো শক্তি নাইনে? চোৱা, মোৰ ধমকিতেই মই সমুদ্ৰ শুকুৱাওঁ, মই নদীবোৰক মৰুভূমি কৰোঁ, পানীৰ অভাৱত তাত থকা মাছবোৰো মৰিব আৰু গেলিব। মই আন্ধাৰেৰে আকাশ আচ্ছাদিত কৰোঁ আৰু চট কাপোৰেৰে ইয়াক ঢাকি ধৰোঁ। মই যেন ক্লান্তজনক বহন কৰিব পৰা বাক্য ক'ব পাৰোঁ, সেয়ে শিক্ষা দিয়াসকলৰ এজন বুলি প্ৰভু জিহুৱাই মোক কথা কোৱা জিভা দিলে। তেওঁ প্ৰতিটো পুৱাতেই মোক সজাগ কৰে, এনেকি শিক্ষা লাভ কৰাসকলৰ দৰে তেওঁ মোৰ কাণ সজাগ কৰে। প্ৰভু জিহুৱাই মোৰ কাণ মুকলি কৰিলে আৰু মই বিদ্ৰোহী নাছিলোঁ বা মই পিছফালেও ঘূৰা নাছিলোঁ। পহাৰ কৰা সকললৈ মই মোৰ পিঠি দিলোঁ আৰু মোৰ দাড়ি ঘটালোটাবিলাকলৈ মোৰ গাল পাতি দিলোঁ। অপমান আৰু ঘৃণাৰ পৰা মই মোৰ মুখ লুকুৱা নাই, কাৰণ প্ৰভু জিহুৱাই মোক সহায় কৰিব, সেইবাবে মই অপমানিত নহ'ম। সেয়ে মই মোৰ মুখ চকমকি পাথৰৰ দৰে কৰিলোঁ, কাৰণ মই জানো যে মই লাজ নাপাম। যিজনে মোক ন্যায্য বুলি প্ৰমাণ কৰিলে, জিহুৱা মোৰ ওচৰত আছে, কোনে মোৰ বিৰোধিতা কৰিব? আহা, আমি থিয় হওঁ আৰু ইজনে সিজনৰ সন্মুখীন হওঁ। মোক দোষাৰোপ কৰাজন কোন? তেওঁক মোৰ ওচৰলৈ আহিব দিয়া। চোৱা, প্ৰভু জিহুৱাই মোক সহায় কৰিব, কোনে মোক দোষী কৰিব? চোৱা, তেওঁলোক সকলোৱেই কাপোৰৰ দৰে ক্ষয় হ'ব, পোকে তেওঁলোকক খাই পেলাব। তোমালোকৰ মাজৰ কোনে জিহুৱাক ভয় কৰা? তেওঁ দাসৰ বাক্য কোনে পালন কৰা? কোনে পোহৰ নোহোৱাকৈ ঘোৰ আন্ধাৰত খোজ কাঢ়ে? তেওঁ জিহুৱাৰ নামত ভৰসা কৰক আৰু তেওঁ ঈশ্বৰত নিৰ্ভয় কৰক। চোৱা, তোমালোক যিসকলে জুই জ্বলোৱা আৰু যিজনে নিজকে টৰ্চ লাইটেৰে সজ্জিত কৰা, তোমালোকে নিজৰ জুই পোহৰত আৰু তোমালোকে জ্বলোৱা সেই অগ্নিশিখাৰ পোহৰত খোজ কাঢ়া। জিহুৱাই কৈছে, মোৰ হাতৰ পৰা এই সকলো তোমালোকলৈ ঘটিব, কষ্ট ঠাইত তোমালোকে শয়ন কৰিবা।